এয়া আকাশবাণী। এতিয়াৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণসূচীৰে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিল্লীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT-ৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেডৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। অসমৰ শোচনীয় বান পৰিস্থিতি সম্প্ৰতি কিছু উন্নত হোৱাৰ লগতে বান প্ৰভাৱিত জিলাৰ সংখ্যা 13লৈ হ্ৰাস পাইছে আৰু আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত ভাৰতৰ অস্মিতা চলিহা আৰু ৰক্সিতা ৰামৰাজে মহিলাৰ এককৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণসূচীৰে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰী বিজয়পুৰমৰ চেলুলাৰ জেলৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিদৰ্শন কৰিব। এই স্মাৰক পৰিদৰ্শন কৰি তেওঁ শ্বহীদ স্তম্ভ আৰু স্বতন্ত্ৰ জ্যোতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ সাবৰকাৰৰ কোষ পৰিদৰ্শন কৰিব। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাহিনী আৰু সাহসী স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক লৈ আয়োজন কৰা শব্দ আৰু পোহৰৰ বিশেষ অনুষ্ঠানতো শ্ৰীৰাধাকৃষ্ণনে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণ কাৰ্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ শ্ৰীবিজয়পুৰমত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ঘৰে ঘৰে পতাকা অভিযানত তেওঁ ভাগ ল'ব। পৰৱৰ্তী সময়ত ডঃ বি আৰ আম্বেদকাৰ ইনষ্টিটিউট অব টেকনলজি প্ৰেক্ষাগৃহত হ'বলগীয়া ৰাজ্যিক অনুষ্ঠান বন্দে মাতৰমত অংশগ্ৰহণ কৰিব। বিয়লিৰ ভাগত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহাসিক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT-ৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত তেওঁ স্নাতক, স্নাতকোত্তৰ আৰু 587গৰাকী গৱেষক শিক্ষাৰ্থীকে ধৰি 3000তকৈও অধিক ছাত্ৰ ছাত্ৰীক সম্বোধি ভাষণ দিব। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে IIT দিল্লীয়ে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সদায় অৱদান আগবঢ়াই আহিছে। কালি নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত প্ৰতিষ্ঠানখনৰ সঞ্চালক ৰঙ্গন বেনাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ এই অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰসমূহ, বিশেষকৈ ৰাষ্ট্ৰপতিৰ সোণৰ পদক, সঞ্চালকৰ সোণৰ পদক, শংকৰদয়াল শৰ্মা সোণৰ পদক আৰু আন 10টা সোণৰ পদক মেধাৱী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব। শ্ৰীবেনাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে প্ৰতিষ্ঠানখনৰ খনিপথ চৌহদত পৰম প্ৰজ্ঞা নামৰ কৃত্ৰিম বুদ্ধি আধাৰিত উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ ব্যৱস্থা মুকলি কৰিব। সঞ্চালক বেনাৰ্জীয়ে লগতে কয় যে IIT দিল্লীয়ে দেশৰ মুঠ 18খন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণাৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে। শ্ৰীবেনাৰ্জীয়ে কয় যে এই প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু IIT দিল্লীৰ মাজত হোৱা চুক্তিমৰ্মে শিক্ষাৰ্থী আৰু প্ৰতিষ্ঠানটোৰ শিক্ষকসকলে শৈক্ষিক আদান প্ৰদান, যুটীয়া গৱেষণা, গৱেষণাত আন্তঃগাঁথনি আৰু শিক্ষকসকলৰ উন্নয়ন বিষয়সমূহৰ ক্ষেত্ৰত দৃষ্টিভংগী আৰু চিন্তাৰ আদান প্ৰদান কৰিব পাৰিব। তেওঁ লগতে কয় যে এই শৈক্ষিক প্ৰতিষ্ঠানখনে বিশ্বৰ 30খন দেশৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ সৈতে গৱেষণা আৰু শৈক্ষিক কাৰ্যসূচী আগুৱাই নিয়াৰ উদ্দেশ্যে 88খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। অসমৰ শোচনীয় বান পৰিস্থিতি সম্প্ৰতি কিছু উন্নত হৈছে আৰু বান প্ৰভাৱিত জিলাৰ সংখ্যা 13লৈ হ্ৰাস পাইছে। এই বানত 155,000 লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়া বানত চৰাইদেউ জিলাৰ যথেষ্ট ক্ষতি হৈছে। এই বানত ৰাজ্যখনৰ শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, শোণিতপুৰ, ধেমাজি, দৰং, বিশ্বনাথ, কামৰূপ, লখিমপুৰ, ওদালগুৰি আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল প্ৰভাৱিত হৈছে। গোলাঘাট জিলাতো প্ৰায় 59,000 লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। অসম চৰকাৰে স্থাপন কৰা 55টা সাহায্য কেন্দ্ৰত বৰ্তমানলৈ 10,000তকৈ অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ লগতে 18টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে। ৰাজ্যখনৰ গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নদীৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। একেদৰে শ্ৰীভূমি জিলাতো কুচিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। শেহতীয়া বানত অসমৰ 10,700 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 47,000তকৈও অধিক পশুধন প্ৰভাৱিত হৈছে। বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভালেসংখ্যক পথ, দলং আৰু বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে আজি মুম্বাইত রাষ্ট্রীয় নগর সমবায় বিত্ত আর উন্নয়ন নিগম লিমিটেডৰ নতুন কার্যালয় উদ্বোধন করব। গৃহমন্ত্রীগুলি মহারাষ্ট্র রাজ্যিক নগর সমবায় ব্যাংক ফেডারেশন আর জেলা সংঘর প্রতিনিধির সুতরাও মত বিনিময় করব। এই কার্যসূচীর সময় এন ইউ সি এফ ডি সি আর রাষ্ট্রীয় ফরেনসিক বিজ্ঞান বিশ্ববিদ্যালয়ের মাজত বুঝাবুঝির চুক্তি সম্পন্ন হওয়ার কথা। এই সহযোগিতায় নগরীয় সমবায় ব্যাংকিং খণ্ডত সাইবার সুরক্ষা, প্রযুক্তিগত সামর্থ্য আর প্রাতিষ্ঠানিক ক্ষমতা শক্তিশালী করাত গুরুত্বপূর্ণ ভূমিকা পালন করব। ইয়ার পিছত শ্রীশাহে মহারাষ্ট্রের মুখ্যমন্ত্রী দেবেন্দ্র ফডনবীশের সুতরাং বিএসসি আন্তঃরাষ্ট্রীয় অধিবেশন কেন্দ্রত অংশগ্রহণ করব। নগর সমবায় ব্যাংকর সাইবার সুরক্ষা শক্তিশালী করার একটা নিরাপত্তা অভিযান কেন্দ্রও উদ্বোধন করব। ভারতে প্রস্তাবিত বিদেশী অবদান নিয়ন্ত্রণ সংশোধনী বিধেয়ক সন্দর্ভত আমেরিকার এগারী সাংসদে উত্থাপন করা আপত্তি নাকচ করে কয় যে ভারতের সংসদীয় বিষয় হয়েছে একটা আভ্যন্তরীণ বিষয় যত দুখন সংসদে সিদ্ধান্ত গ্রহণ করে। এই সন্দর্ভত এটা প্রশ্নের উত্তর দিয়ে নতুন দিল্লির সাংবাদিকর সুতরাং হওয়া কথা বতরাত বৈদেশিক পরিক্রমা মন্ত্রালয়ের মুখপাত্র রণধীর জয়সওয়ালে এই কথা সদরি করে।
We have seen the comments. Legislative matters concerning India are our internal affairs on which decisions are taken by the parliament of our country. I would also like to point out that there are several nations, including the United States, which regulate the flow of foreign funds.
জয়সলে আঙুলিয়াই দিয়ে যে আমেরিকাকে ধরে কেবাখনো রাষ্ট্র আছে যে বিদেশী ধনের প্রবাহ নিয়ন্ত্রণ করে। ভারতীয় জাহাজ আর নাবিকসকলের সুরক্ষা আর নিরাপত্তা সন্দর্ভত জয়সলে কয় যে নতুন দিল্লিয়ে এই বিষয়টি সদায় অগ্রাধিকার দিয়ে আছে। কয় সমগ্র উপসাগরীয় অঞ্চলের ভারতীয় অভিযান সমূহে সেই দেশসমূহের জাহাজ মন্ত্রালয় আর সামুদ্রিক কর্তৃপক্ষের সুতরাং অহরহ যোগাযোগ আছে। কয় 24 ঘণ্টায় হেল্পলাইন সেবা অব্যাহত আছে যাতে যিকোনো ব্যক্তিয়ে সহায়ের প্রয়োজন হলে কাষ চাপিব পারে। কয় যে ভারতে আন্তঃরাষ্ট্রীয় জলপথৰ জৰিয়তে নিৰাপদ আৰু নিৰ্বিঘ্নে যাতায়াত আৰু বাণিজ্য অব্যাহত ৰাখিছে। পাকিস্তান, তুৰস্ক আৰু ছৌদি আৰবৰ মাজত হোৱা প্ৰতিৰক্ষা চুক্তিৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে এই উন্নয়ন তীক্ষ্ণভাৱে অনুসৰণ কৰা হৈছে। ভাৰতে এই ঘটনাসমূহ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আহিছে। পাকিস্তান আৰু ছোমালিয়াৰ মাজত শেহতীয়াকৈ হোৱা প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত জয়সোৱালে কয় যে ভাৰতে এই উন্নয়নসমূহ নিবিড়ভাৱে অনুসৰণ কৰি আছে। মিজোরামের মুখ্যমন্ত্রী লাল দোহোমায় নতুন দিল্লিত গুগল ফর এডুকেশন, ব্রিক্স এন্টারপ্রিনিয়র এলায়েন্স ইন্ডিয়া আর ইন্ডিয়া টুডে গ্রুপের প্রতিনিধির সুতরাং কৃত্রিম বুদ্ধিমত্তা, বিনিয়োগের সুযোগ আর পর্যটনের প্রসারের উপর গুরুত্ব আরোপ করে এলানি ধারাবাহিক বৈঠক অনুষ্ঠিত করে। এটা আনুষ্ঠানিক বিবৃতি অনুসরি মুখ্যমন্ত্রী গুগল জেমিনি কৃত্রিম বুদ্ধিমত্তা আর মিজোরামের বিদ্যালয় শিক্ষা ব্যবস্থার সহযোগিতা অন্বেষণ করে। গুগলের প্রতিনিধি দলটোয় মিজোরামের বিদ্যালয় শিক্ষকসকলের ডিজিটীয় দক্ষতা শক্তিশালী করার শিক্ষাক্ষেত্র কৃত্রিম বুদ্ধিমত্তাক ফলপ্রসূভাবে গ্রহণ করাত সহায় করবলে বিনামূল্যে প্রশিক্ষণ প্রদানের প্রস্তাব আগবহায়। ইয়ার পাছত মুখ্যমন্ত্রী লাল দোহোমায় ব্রিক্স এন্টারপ্রিনিয়র এলায়েন্স ইন্ডিয়ার আন্তঃরাষ্ট্রীয় সভাপতি ডক্টর ভাস্কর জ্যোতি সোনালক সাক্ষাৎ করে কৃত্রিম বুদ্ধিমত্তা, কার্বন ক্রেডিট, প্রযুক্তি, পর্যটন নিরাপত্তা আর যুব উন্নয়নকে ধরে বিভিন্ন খণ্ডত সম্ভাব্য সহযোগিতার বিষয়ে আলোচনা করে। আয়ুষ্মান ভারত ডিজিটেল মিশনের অধীনত রাষ্ট্রীয় স্বাস্থ্য প্রাধিকরণের স্ক্যান এন্ড শেয়ার সেবায় 25 কোটি ওপিডি পঞ্জীয়নের মাইলের খুঁটি অতিক্রম করেছে। স্বাস্থ্য আর পরিয়াল কল্যাণ মন্ত্রালয়ে কয় যে এই সফলতায় নাগরিক কেন্দ্রিক ডিজিটেল সেবার দ্রুত পরিসর বৃদ্ধির উপর আলোকপাত করে আর সমগ্র দেশতেই আভা সক্ষম ডিজিটেল স্বাস্থ্য সমাধানক ক্রমান্বয়ে গ্রহণ করা প্রতিফলিত করে। মন্ত্রালয়ে কয় যে 2022 চনের অক্টোবর মাহত আরম্ভ হওয়ার পিছরের স্ক্যান এন্ড শেয়ার সেবায় রোগীসকলক সরল কিউআর কোড স্ক্যানের জড়িয়ে ডিজিটেলভাবে চিকিৎসা চালৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰি অপিডি পঞ্জীয়নৰ অভিজ্ঞতাক সহজ কৰি তুলিছে। মন্ত্ৰালয়ে জনোৱা মতে বৰ্তমান সমগ্ৰ দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 756খন জিলাত এই সেৱা কাৰ্যক্ষম হৈ আছে। আসানত অনুষ্ঠিত কোরিয়া মাস্টার্স সুপার 300 প্রতিযোগিতাত ভারতের অস্মিতা সলিহা আর রক্সিতা রামরাজে মহিলার একক সেমিফাইনেলত প্রবেশ করেছে। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূর্বে এই শিতানৰ কোয়ার্টার ফাইনেলত বিজয়ী হৈছিল। অস্মিতাই প্রতিযোগিতাখনৰ কোয়ার্টার ফাইনেলত জাপানৰ হিনা আকেশিক 20-22, 21-15, 21-19 গেমত পরাজিত করেছিল। একেদরে রক্সিতাই তনভি শর্মাক 18-21, 21-19, 21-18 ব্যবধানত পরাভূত করেছিল। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণসূচীৰে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অৱস্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান IIT-ৰ 57খন সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেডৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। অসমৰ শোচনীয় বান পৰিস্থিতি সম্প্ৰতি কিছু উন্নত হোৱাৰ লগতে বান প্ৰভাৱিত জিলাৰ সংখ্যা 13লৈ হ্ৰাস পাইছে আৰু আসামত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত ভাৰতৰ অস্মিতা চলিহা আৰু ৰক্সিতা ৰামৰাজে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বুলেটিন 7:30 পাব।